নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে 1,24,980 ৰেচন কাৰ্ড বাতিল, অসম সাহিত্য সভাক বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ ঘোষণা, ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ, গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনত আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন আৰু মেলবৰ্ণত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট আকৰ্ষণীয় পৰ্যায়ত। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে 1,24,980 ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ভুৱা হিতাধিকাৰী আৰু আধাৰ কাৰ্ড সংযোগ নথকাৰ বাবে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে এই কাৰ্ডসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতিল কৰা ৰেচন কাৰ্ডসমূহৰ ভিতৰত 68খন অন্ত্যোদয়া অন্ন যোজনাৰ আৰু 1,24,912খন অগ্ৰাধিকাৰ ভিত্তিক পৰিয়ালৰ ৰেচন কাৰ্ড। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৰেচন কাৰ্ড বাতিল হোৱা লোকসকলে এতিয়াৰে পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী লাভ নকৰিব। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ 19,00,000 হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত দত্তৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ডঃ গোস্বামীয়ে এই কথা প্ৰকাশ কৰিছে।
যে ভৱিষ্যতেও যাতে সাহিত্য সভাৰ কোনো বিতৰ্কলৈ নাহে, কাৰণ সাহিত্য সভাৰ নাৰী নক্ষত্ৰ গোটেইখিনি কথাৰ মোৰ নখদৰ্পণত আছে। গতিকে এনেকুৱা এটা ব্যৱস্থা কৰিম যিটো ব্যৱস্থাৰ যোগেদি যাতে ভৱিষ্যতে অসম সাহিত্য সভাৰ কোনো বিতৰ্কলৈ নাযায়। শংকৰদেৱৰ সম্পূৰ্ণ ৰচনাৱলী হিন্দী আৰু ইংৰাজীলৈ আমি তৰ্জমা কৰি দিম আৰু অসমৰ অসমীয়া ভাষা তাৰ হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ বুলি এখন বৃহৎ কিতাপ আমি পৰিকল্পনা কৰি থোৱা আছে, সেইখিনি আমি আমাৰ কাৰ্যকালৰ ভিতৰত উলিয়াই দিম। অসমীয়া ছাত্ৰ ছাত্ৰী যিসকল আছে, অসমীয়া নজনাৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈ আছে। গতিকে আমি সেইসকলক অসমীয়া ভাষাটো কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পৰাৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে, সেইখিনি আমি পৰিৱেশ সৃষ্টি কৰিম।
উল্লেখযোগ্য যে 2025-27 বৰ্ষৰ বাবে ডঃ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গোস্বামীয়ে 403টা ভোট লাভ কৰাৰ লগতে ডঃ উপেন ৰাভা হাকাছামে 325টা ভোট লাভ কৰিছে। একেদৰে উপসভাপতি পদত পদুম হাজৰিকাই 390টা ভোট লাভ কৰি জয়ী হয়। বিপিন কলিতাই 243টা আৰু সহিৰ ভূঞাই 99টা ভোট লাভ কৰে। প্ৰধান সম্পাদক পদত অজিত প্ৰসাদ শৰ্মাক পৰাজিত কৰি দেৱজিৎ বৰা জয়ী হৈছে। দেৱজিৎ বৰাই 405টা ভোট লাভ কৰাৰ লগতে অজিত প্ৰসাদ শৰ্মাই 240টা ভোট লাভ কৰে। কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কালি দদৰাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ সামৰণিৰ দিনটোত ভোটগণনা সম্পন্ন হয়। কাৰ্যনিৰ্বাহকৰ বৈঠকত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ পাছতেই একাংশ জ্যেষ্ঠ কাৰ্যনিৰ্বাহকৰ হস্তক্ষেপত পৰিস্থিতি হাম কাটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ডঃ বসন্ত কুমাৰ গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ লগতে সভাৰ বিভিন্ন বিষয় বাবদ নৱনিৰ্বাচিত প্ৰতিগৰাকী ব্যক্তিকেই অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে বিশিষ্ট সাহিত্যিকগৰাকীৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই নতুন গতি লাভ কৰিব। অসমৰ ভাষা সাহিত্য সংস্কৃতিক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই বিভিন্ন পৰিকল্পনা লৈ আগবাঢ়ি যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই সাহিত্য সভাৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।
এটা সঠিক দিশত আৰু সঠিক পথত আগুৱাই লৈ যাবৰ বাবে আমাক ৰাইজে দায়িত্ব দিছে। আমি প্ৰত্যেকটো বিষয় পুংখানুপুংখভাৱে আলাপ আলোচনা কৰি অসমৃদ্ধিশালী এটা যাত্ৰা আমি আগবঢ়াম, যিটো যাত্ৰাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ যাত্ৰা হ'ব আৰু সকলোৰে সহযোগিতাত এই আমি যাত্ৰা শুভাৰম্ভ কৰিম। সাহিত্য সভাত আমি 2 বছৰৰ বাবে দায়িত্ব লাভ কৰিছোঁ। এই 2 বছৰৰ ভিতৰতে আমি কাম আৰম্ভ কৰিব লাগিব আৰু কাম শেষ কৰিব লাগিব। কেনেদৰে সমাপন কৰিম আমি বিষয়সমূহ আমি আলাপ আলোচনা কৰি সমৃদ্ধিশালীভাৱে আমি আগুৱাই যাবলৈ যত্ন কৰিম। বিশেষকৈ অসম সাহিত্য সভাৰ আজীৱন সভ্য আছে, বহু সংখ্যক হিতৈষী সভ্য আছে, পৰম হিতৈষী সদস্য আছে। সেই গোটেই ব্যক্তিসকলক, সেইসকল হৈছে সভাৰ শুভাকাংক্ষী, সেইসকলৰ লগত আমি মত বিনিময় কৰি এটা সঠিক দিশত আৰু সঠিক পথত অসম সাহিত্য সভাখনক আমি আগুৱাই নিবলৈ আমি যত্ন কৰিম।
সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ডক্টৰ উপেন ৰাভা হাকাছামে আমাৰ সংবাদদাতাৰ সৈতে হোৱা বাৰ্তালাপত ভোট গণনাৰ প্ৰক্ৰিয়া আখোৱাহপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ইতিমধ্যে ডক্টৰ হাকাছামে অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতি আৰু উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। 27খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা 1,80,14,913। ইয়াৰে 90,60,640 পুৰুষ আৰু 89,53,865 মহিলা ভোটদাতা, লগতে 408 তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে 357খন জিলা পৰিষদ, 181খন আঞ্চলিক পঞ্চায়ত, 2,192খন গাঁও পঞ্চায়ত আৰু 21,920 ৱাৰ্ডৰ বাবে ভোটদান কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়লৈ গৈ ভোটদাতাসকলে ভোটদাতাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটযোগেও ভোটদাতাৰ তালিকাত নিজৰ নাম চাব পাৰিব। চূড়ান্ত ভোটদাতাৰ তালিকাত ফটোযুক্ত পৰিচয় পত্ৰৰ নম্বৰ প্ৰদান কৰিও নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। বছৰটোৰ অন্তিমটো দেওবাৰে কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে। ইফালে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজদলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ কেইবাটাও প্ৰাকৃতিক পৰিৱেশত আত্মীয় তথা বন্ধু বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ সোণচালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰ বিল, চন্দ্ৰপুৰৰ উপৰিও ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত কালি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশীগংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখত কালি বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দলসমূহে নৈসৰ্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰি, কাজিৰঙা, চানডুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে। অসম ৰাজ্যিক চিৰিয়াখানাতো কালি পুৱাৰে পৰা দৰ্শনাৰ্থীৰ বাবে বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। গোৱালপাৰা জিলাৰ উৰ্পদ বিলৰ পাৰতো বনভোজ দল আৰু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বহুতো বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিলখনৰ নৈসৰ্গিক শোভা উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। শ্ৰীসূৰ্য পাহাৰতো বছৰৰ শেষৰটো দেওবাৰ উপলক্ষে বহুতো বনভোজ দলৰ আগমন ঘটে। মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কালি দেশী বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। পৰ্যটকসকলে জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আজি দিনৰ 2 চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমল লোচন, প্ৰিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকিব। অপৰাজিতা পূজাৰীয়ে পৰিচালনা কৰিবলগীয়া এই আলোচনাত বিশিষ্ট অতিথি হিচাপে মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীবাস্তৱ উপস্থিত থাকিব। সন্ধিয়া 5 সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা গ্ৰন্থমেলাৰ বাকৰিত আজি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ'ব। কালি বিয়লি গ্ৰন্থমেলাথলীত ভিন্ন সাহিত্যধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীৰ্ষক এখন আলোচনা চক্ৰ সম্পন্ন হয়। আলোচনাত অংশ লৈ বিশিষ্ট সাহিত্যিক সমালোচক ডঃ আনন্দ বৰমুদয়ে কয় যে সাহিত্যৰ পৰিমণ্ডল ন ন ৰূপেৰে প্ৰসাৰিত হোৱা হেতুকে অধ্যয়নৰ বাবে গ্ৰন্থ নিৰ্বাচন কৰাটো পাঠকৰ গুৰুদায়িত্ব। কালি বছৰৰ অন্তিমটো দেওবাৰত গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হোৱাৰ লগতে বহুসংখ্যক গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ প্ৰজন্মা চহৰীয়াৰ পৰা।
অসম সাহিত্য সভাৰ 2025 পৰা 2027 বাবে বিশিষ্ট সাহিত্যিক অধ্যাপক ডঃ বসন্ত কুমাৰ গোস্বামী সভাপতি, পদুম ৰাজখোৱা উপসভাপতি আৰু দেৱজিৎ বৰা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ বাতৰিটো আজি প্ৰকাশিত প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দক্ষিণ কোৰিয়াৰ জোৱান বিমানবন্দৰত কালি পুৱা এখন যাত্ৰীবাহী বিমান ৰানৱেৰ পৰা ওলাই গৈ সীমাৰ ফেন্সিঙত খুন্দা মাৰি বিস্ফোৰিত হোৱাৰ ফলত বিমানখনত থকা 181 লোকৰ ভিতৰত 179 নিহত হয়। ডি এছ আম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত এই বাতৰি প্ৰকাশ কৰিছে। কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা শেহতীয়া বিশ্ব মেলেৰিয়া প্ৰতিবেদন অনুসৰি মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য সফলতা লাভ কৰিছে। আনহাতে প্ৰতিবেদন অনুসৰি অসমত মেলেৰিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এয়া দৈনিক অসম কাকতৰ বাতৰি। অসমীয়া প্ৰতিদিন কাকতে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যত ইজৰাইল আৰু তিনি প্ৰতিপক্ষ, পূব ইউৰোপত ৰাছিয়া আৰু ইউক্ৰেইন, বাংলাদেশত আৰাকান আৰ্মীয়ে যুদ্ধত অৱতীৰ্ণ হৈ থকাৰ সময়তে পাকিস্তানৰ সৈতে আফগানিস্তানৰ তালিবান সেনাৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছে। আমাৰ অসম কাকতে বছৰটোৰ শেষত ছখনকৈ যুদ্ধৰে ভাৰাক্ৰান্ত বিশ্ব শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চিতাভস্ম কালি দিল্লীৰ গুৰুদ্বাৰা মঞ্জিকা টিলা চাহিবৰ ওচৰত যমুনাৰ ঘাটত বিসৰ্জন দিয়াৰ বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। শিলচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰায় 15 কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ আদালতসমূহত 937টা ব্যৱসায়িক গোচৰ অমীমাংসিত হৈ আছে বুলি দ্য চেণ্টিনেল কাকতে এটা বাতৰিক বিশেষ গুৰুত্ব দিছে। দৈনিক অগ্ৰদূত কাকতে মাজুলী অফলামুখৰ নৈশ ফেৰী সেৱা পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। কোকৰাঝাৰত একেদিনাই 15খন বড়োভাষাৰ গ্ৰন্থ উন্মোচন কৰা হৈছে। এয়া অসমীয়া খবৰ কাকতৰ বাতৰি। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
গোলাঘাট জিলাৰ খুমটাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতাৰ্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে www.newsonair.gov.inত লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অব অফিচ আকাশবাণী গুৱাহাটী, গুৱাহাটী 78100 পঠিয়াব পাৰিব। প্ৰাৰ্থীয়ে নিজ হাতেও আবেদন দিব পাৰিব। মেলবৰ্ণত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। আজি পঞ্চম দিনা ভাৰতে 340 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 3টা উইকেট হেৰুৱাই 92 ৰাণ সংগ্ৰহ কৰিছে। চতুৰ্থখন টেষ্টক ভাৰতক জয়ৰ বাবে 50 অভাৰত 248 ৰাণৰ প্ৰয়োজন। ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত খেলখনত জয়ী হৈ ছিৰিজটোত অগ্ৰগতি লাভৰ বাবে দুয়োটা দলেই সংগ্ৰাম অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি সংগ্ৰহ কৰা 228 ৰাণৰ পৰা আজি দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি 236 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। জছপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ হৈ নাথান লিয়ন আৰু স্কট বোলাণ্ডে অন্তিম উইকেটত 61 ৰাণ যোগ দিয়ে। পাঁচখনীয়া এই শৃংখলাত দুয়োটা দলে 1-1 সমতা স্থাপন কৰি আছে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰচিতনা প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। 200ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হয়। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.9 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 11.4 ডিগ্ৰী চেলছিয়াছ। অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। ৰাজ্যত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতেই 124,980খন ৰেচন কাৰ্ড বাতিল, অসম সাহিত্য সভাক বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ ঘোষণা। ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়তৰ নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ। আৰু মেলবৰ্ণত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট আকৰ্ষণীয় পৰ্যায়ত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।